فبما نقضهم ميثاقهم وكفرهم بآيات الله وقتلهم الأنبياء بغير حق وقولهم قلوبنا غلف بل طبع الله عليها بكفرهم فلا يؤمنون إلا قليلا
তাৰ পিছত সিহঁতক শাস্তি দিয়া হৈছিল কাৰণ সিহঁতে অংগীকাৰ ভংগ কৰিছিল আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল আৰু এই বুলি কৈছিল যে আমাৰ হৃদয়সমূহ আচ্ছাদিত বৰং সিহঁতৰ কুফুৰীৰ বাবে আল্লাহে সিহঁতৰ অন্তৰসমূহত মোহৰ মাৰি দিছে গতিকে সিহঁতৰ মাজৰ কেৱল কিছু সংখ্যক লোকেই ইমান পোষণ কৰে